নির্বাচনের কাইলৈ মনোনয়ন পত্রসমূহ দাখিল করা হব। পাকিস্তানৰ করাচীর এটা শপিং মলত কালি সংঘটিত এটা বৃহৎ অগ্নিকাণ্ডত ছগৰাকী লোক নিহত হওয়ার লগতে বারোগৰাকীতকৈও অধিক লোক আহত হয়। আর ভারত আর নিউজিল্যান্ডের মাজৰ এদিনীয়া ক্রিকেট শৃঙ্খলার আজি অনুষ্ঠিত তৃতীয় তথা অন্তিম খেলত নিউজিল্যান্ডে ভারতক জয়ের 338 রানের লক্ষ্য নির্ধারণ করে দিছে। প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে গুৱাহাটীত অনুষ্ঠিত বাগৰুম্বা দহো উৎসব তেওঁৰ বাবে কেতিয়াও পাহৰিব নোৱাৰা অভিজ্ঞতা বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত তেওঁ কয় যে এই অনুষ্ঠানৰ ঢৌৱে সমগ্ৰ দেশক স্পৰ্শ কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ লোকে ঐশ্বৰ্যশালী তথা মহান এই সংস্কৃতিৰ প্ৰশংসা কৰা বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীমোদীয়ে এই অনুষ্ঠানত প্ৰদৰ্শিত প্ৰাণৱন্ত বড়ো সংস্কৃতিৰ ওপৰত আলোকপাত কৰি 10,000তকৈও অধিক লোকৰ অংশগ্ৰহণ তথা লেজাৰ শ্বৰ বিষয়েও উল্লেখ কৰে। প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে আজি পশ্চিমবঙ্গের হুগলি জেলার সিংগুরত এখন জনসভাত অংশগ্রহণ করে কয় যে কেন্দ্রীয় সরকারে পশ্চিমবঙ্গের যুবসাম কৃষক তথা মহিলাসকলের প্রগতির হকে অবিরতভাবে কাম করেছে। রাজ্যখনের সকলো প্রান্ততেই জীবিকার সুবিধাসমূহ ত্বরান্বিত করার উদ্দেশ্যে কেন্দ্রীয় সরকারে কেবাখনো উন্নয়নমূলক আঁচনি মুকলি করা বলে প্রকাশ করে। শ্রীমোদীয়ে সিংগুরত 830 কোটি টাকাতকৈও অধিক ব্যয় সাপেক্ষ কেবাটাও উন্নয়নমূলক প্রকল্পের আধারশিলা স্থাপন করার কিছু সংখ্যক প্রকল্প পতাকা জোকারি মুক্তি করে। প্রধানমন্ত্রীগুলো এখন উড়ন সেতু আর আন্তঃরাজ্যিক জল পরিবহন টার্মিনেলকে ধরে বালাগড়ত সম্প্রসারিত পোর্টগেট ব্যবস্থার আধারশিলাও স্থাপন করে। অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰকল্পসমূহে ৰাজ্যখনৰ উন্নয়ন ত্বৰান্বিত কৰিব। তেওঁ কয় যে পূব ভাৰতক এখন উন্নত অঞ্চললৈ পৰ্যবেক্ষিত কৰাৰ লক্ষ্যৰে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। প্ৰায় 900 একৰ ভূমি আৱৰি থকা বালাগড়ক বাৰ্ষিক 27 লাখ টন সামৰ্থ্যসহ আধুনিক কাৰ্গো সৰবৰাহৰ টাৰ্মিনেললৈ উন্নীত কৰা হৈছে। এই প্রকল্পের জৰিয়তে নগৰ অঞ্চলৰ পৰা গধুৰ ৰসদ পাতিসমূহৰ সৰবৰাহৰ পৰিমাণ হ্ৰাস কৰি এই ক্ষেত্ৰত সুচলতা অনাৰ প্ৰয়াস কৰা হৈছে। ইয়াৰ জৰিয়তে কলকাতা মহানগৰৰ প্ৰদূষণৰ লগতে যানজট হ্ৰাস পোৱাকে ধৰি পথ সুৰক্ষা ত্বৰান্বিত হ'ব বুলি আশা কৰা হৈছে। তদুপৰি এই উন্নত যোগাযোগ ব্যৱস্থাৰ জৰিয়তে আঞ্চলিক উদ্যোগ তথা কৃষিখণ্ডও উপকৃত হ'ব। এই প্ৰকল্পই প্ৰত্যক্ষ তথা পৰোক্ষভাৱে নিয়োগৰ সুবিধাও সৃষ্টি কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিগত 11 বছৰত কলকাতাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰৰ সামৰ্থ্য বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰচেষ্টা চলাই আছে। ৰাজ্যখনৰ জল পৰিবহণ খণ্ডৰ উন্নতিৰ বাবে কেন্দ্ৰই সকলো সমৰ্থন আগবঢ়া বুলিও তেওঁ প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কলকাতাত অত্যাধুনিক বৈদ্যুতিক জাহাজ এখনো মুকলি কৰে। উল্লেখযোগ্য যে কোচিন শ্বিপয়াৰ্ড লিমিটেডে আন্তঃৰাজ্যিক জল পৰিবহণৰ অৰ্থে নিৰ্মাণ কৰা 6খন বৈদ্যুতিক কেটামাৰানৰ ভিতৰত এইখন অন্যতম। প্রধানমন্ত্রীগুলো রাজ্যখনের শাসনাধিষ্ঠিত সরকারখনক সমালোচনা করে কয় যে সরকারখনে কেন্দ্রীয় আঁচনিসমূহের রূপায়ণের প্রতিবন্ধতা আরোপ করে স্থানীয় লোকসকলক উপকৃত হওয়ার বঞ্চিত করেছে। রাজনৈতিক শত্রুতার পরিধি নেওচি উন্নয়নমূলক কাম কাজ সমূহের ব্যাপ্তি হওয়া উচিত বলেও তেওঁ উল্লেখ করে। ভারতীয় রেল বিভাগে পরবর্তী 2 বছৰত 7,900 কিলোমিটাৰতকৈও অধিক পথ নবীকরণ করার পরিকল্পনা গ্রহণ করেছে। রেল মন্ত্রালয়ে আজি এই কথা সদরি করে কয় যে 2025-26 বিত্তীয় বর্ষত 7,500 কিলোমিটাৰতকৈও অধিক রেলপথ নবীকরণের কাম অব্যাহত আছে। বিগত বর্ষত 6,800 কিলোমিটাৰতকৈও অধিক রেলপথ নবীকরণের কাম সম্পন্ন হওয়া বলেও মন্ত্রালয়ে জানিবলৈ দিয়ে। 2014 চনত দ্রুতগতি রেলপথ 31,000 কিলোমিটাৰ আছিল বুলি প্ৰকাশ কৰি মন্ত্ৰালয়ে কয় যে বৰ্তমান এই সংখ্যা দুগুণ হৈ 84,000 কিলোমিটাৰ অতিক্ৰম কৰিছে আৰু ৰাষ্ট্ৰীয় ৰেল নেটৱৰ্কৰ 80% পথতে সম্প্ৰতি ঘণ্টাত 110 কিলোমিটাৰতকৈও অধিক বেগেৰে ৰেল চলাচল সম্ভৱ হৈ উঠিছে। বিগত 11 বছৰত ৰেল বিভাগে পথ আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে বহনক্ষম বিনিয়োগৰ জৰিয়তে নিৰাপত্তা ব্যৱস্থা ত্বৰান্বিত কৰিছে বুলিও মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰসমূহ কাইলৈ দাখিল কৰা হ'ব। দলটোৰ ৰাষ্ট্ৰীয় ৰিটাৰ্ণিং বিষয়া কে লক্ষ্মণে প্ৰকাশ কৰা নিৰ্বাচন সূচী অনুসৰি কাইলৈ দিনৰ 2 বজাৰ পৰা 4 বজাৰ ভিতৰত মনোনয়ন পত্ৰসমূহ দাখিল কৰিব পৰা যাব। মনোনয়ন পত্ৰসমূহ বিয়লি 4 বজাৰ পৰা পৰীক্ষা কৰা হ'ব। সন্ধিয়া 6 বজাৰ পৰ্যন্ত প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। মনোনয়ন প্ৰক্ৰিয়াৰ অন্তত প্ৰয়োজনত পৰহিলৈ নিৰ্বাচন অনুষ্ঠিত হ'ব। তৃণমূল কংগ্ৰেছে দেশৰ সংবিধান ধ্বংস কৰা বুলি কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে অভিযোগ উত্থাপন কৰিছে। পশ্চিমবংগৰ বিজেপি গোটে সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তা পুনৰ প্ৰচাৰ কৰি শ্ৰীৰিজিজুৱে কয় যে দলটোৱে দেশৰ নাগৰিকসকলৰ মৌলিক অধিকাৰ কাঢ়ি অবৈধ প্ৰব্ৰজনকাৰীসকলক সুৰক্ষা দিছে। তৃণমূল কংগ্ৰেছৰ শাসনাধীন পশ্চিমবংগত কোনো আইনৰ শাসন নাই বুলিও তেওঁ অভিযোগ কৰে। দেশৰ সংবিধানৰ সুৰক্ষাৰ বাবে সকলোকে কাম কৰিবলৈ তেওঁ আহ্বান জনায়। পাকিস্তানৰ কৰাচীৰ এটা শ্বপিং মলত কালি সংঘটিত এটা বৃহৎ অগ্নিকাণ্ডত ছগৰাকী লোক নিহত হোৱাৰ লগতে বাৰগৰাকীতকৈও অধিক লোক আহত হয়। দেশখনৰ স্বাস্থ্য বিষয়াই সদৰি কৰা অনুসৰি অসামৰিক চিকিৎসালয়ৰ ট্ৰমা কেন্দ্ৰত কমেও চাৰিগৰাকী আৰু জুয়েপুৰা চিকিৎসা গোটত দুগৰাকী লোকক ভৰ্তি কৰোৱা হৈছে। অগ্নি নিৰ্বাপনৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত আছে বুলি উদ্ধাৰকাৰী বিষয়াই প্ৰকাশ কৰিছে। অতি উষ্ণ তাপমাত্ৰাৰ বাবে ভৱনটোত এতিয়াও প্ৰৱেশসাধ্য হোৱা নাই যদিও উদ্ধাৰ অভিযান অব্যাহত আছে। অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়াই ভৱনটোৰ ভিতৰত কিছু লোক এতিয়াও আবদ্ধ হৈ থাকিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই গ্ৰীণলেণ্ড অধিগ্ৰহণ কৰাৰ সম্ভাৱনা সন্দৰ্ভত বিৰোধিতা কৰা আঠখন ইউৰোপীয় দেশৰ ওপৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৰ আৰোপ কৰাৰ বিষয়ে ঘোষণা কৰাৰ পাছত আজি ব্ৰুছেলছত এখন জৰুৰী বৈঠক আয়োজন কৰাৰ বাবে ইউৰোপীয় সংঘ সাজু হৈছে। ইউৰোপীয় সংঘৰ 27খন সদস্য ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতে এই সন্দৰ্ভত আলোচনা কৰিব। ট্ৰাম্পে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰে যে অহা 1 ফেব্ৰুৱাৰীৰ পৰা ফিনলেণ্ড, নেডাৰলেণ্ডছ, ব্ৰিটেইন, জাৰ্মানী, ফ্ৰান্স, ছুইডেন, নৰৱে আৰু ডেনমাৰ্কৰ ক্ষেত্ৰত 10% কৰ বলবৎ হ'ব। অহা 1 জুনৰ পৰা এই কৰৰ হাৰ 25% বৃদ্ধি হ'ব বুলি প্ৰকাশ কৰি তেওঁ কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই গ্ৰীণলেণ্ড ক্ৰয় নকৰালৈকে এই কৰ বাহাল থাকিব। ট্ৰাম্পে গ্ৰীণলেণ্ডৰ ভৌগোলিক অৱস্থানৰ কৌশলগত গুৰুত্ব তথা দেশখনৰ ঐশ্বৰ্যশালী খনিজ সম্পদৰ বিষয়েও অলপতে উল্লেখ কৰিছিল। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে এই পদক্ষেপক সম্পূৰ্ণ ভুল আখ্যা দিয়াৰ লগতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰয়েও এয়া গ্ৰহণযোগ্য নহয় বুলি প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছ তথা ডনাল্ড ট্ৰাম্পৰ ৰিপাব্লিকান পাৰ্টীৰ সদস্য ৰিচ মেককৰ্মিকে কয় যে ভাৰতে আমেৰিকাত বিনিয়োগ কৰাৰ বিপৰীতে ইছলামাবাদে কেতিয়াও আমেৰিকাত বিনিয়োগ নকৰে। কৌশলগত আৰু আন্তঃৰাষ্ট্ৰীয় অধ্যয়ন কেন্দ্ৰই আয়োজন কৰা এটা অনুষ্ঠানত ভাষণ দি মেককৰ্মিকে কয় যে ভাৰতক এৰি চলিলে আমেৰিকানসকলৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব। ভাৰতৰ অৰ্থনৈতিক আৰু কৌশলগত গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি মেককৰ্মিকে কয় যে 30 কোটি জনসংখ্যাৰ দেশ পাকিস্তানে আমেৰিকাত বিনিয়োগ নকৰে। ইয়াৰ বিপৰীতে আমেৰিকাত বিনিয়োগ কৰাৰ ক্ষেত্ৰত ভাৰতক প্ৰশংসা কৰি তেওঁ কয় যে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ সম দৃষ্টিভংগী পোষণ কৰা দেশ। সহযোগিতা আৰু বাণিজ্যৰ ক্ষেত্ৰত সত্তাৰ গুৰুত্ব সন্দৰ্ভতো তেওঁ আলোকপাত কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰে আজি নতুন দিল্লীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছিনেটৰ ষ্টিভ ডেইনছৰ সৈতে এখন বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে এই বৈঠকত উভয় পক্ষই দ্বিপাক্ষিক সম্পৰ্কৰ কৌশলগত তাৎপৰ্য সন্দৰ্ভত মুকলি আলোচনাত মিলিত হয়। জম্মু কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ দুৰ্গম বনাঞ্চলত আজি নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়। জিলাখনৰ সিংপুৰ গাঁৱত এই ঘটনা সংঘটিত হোৱা বুলি আমাৰ জম্মুৰ সংবাদদাতাই জানিবলৈ দিছে। ইন্দোৰৰ হোলকাৰ ষ্টেডিয়ামত আজি অনুষ্ঠিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত নিউজিলেণ্ডে ভাৰতক জয়ৰ বাবে 338 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। টছত হাৰি প্ৰথমে বেট ধৰা নিউজিলেণ্ডে নিৰ্ধাৰিত অভাৰত 8টা উইকেট হেৰুৱাই 337 ৰান সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ হৈ ডেৰিল মিচেল আৰু গ্লেন ফিলিপছে শতক অৰ্জন কৰে। ডেৰিল মিচেলে 137 আৰু ফিলিপছে 106 ৰান কৰি আউট হয়। উইল য়ঙে 30 আৰু মাইকেল ব্ৰেছৱেলে 28 ৰানৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ হৈ অৰ্ছদীপ সিং আৰু হৰ্ষিত ৰাণাই 3টাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত ভাৰতে এই বাতৰি যুগুতোৱাৰ পৰলৈকে 14 অভাৰত 4টা উইকেট হেৰুৱাই 78 ৰান সংগ্ৰহ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত অনুষ্ঠিত বাগৰুম্বা দহ উৎসৱ তেওঁৰ বাবে কেতিয়াও পাহৰিব নোৱাৰা অভিজ্ঞতা বুলি মন্তব্য কৰিছে। ভাৰতীয় ৰেল বিভাগে পৰৱৰ্তী 2 বছৰত 7,900 কিলোমিটাৰতকৈও অধিক পথ নৱীকৰণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে বুলি ৰেল মন্ত্ৰালয়ে সদৰি কৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ বাবে কাইলৈ মনোনয়ন পত্ৰসমূহ দাখিল কৰা হ'ব। পাকিস্তানৰ কৰাচীৰ এটা শ্বপিং মলত কালি সংঘটিত এটা বৃহৎ অগ্নিকাণ্ডত 6 গৰাকী লোক নিহত হোৱাৰ লগতে 12 গৰাকীতকৈও অধিক লোক আহত হয়। আৰু ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ এদিনীয়া ক্ৰিকেট শৃংখলাৰ আজি অনুষ্ঠিত তৃতীয় তথা অন্তিমখন খেলত নিউজিলেণ্ডে ভাৰতক জয়ৰ বাবে 338 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। নিশা 8 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।